প্ৰথম চমুৱেল 29 অধ্যায়। ডাউদে ফিলিষ্টিয়া সৈন্য সামন্তৰ লগ এৰা, তেওঁ অমালেকীয়াসকলৰ ওপৰত প্ৰতিকাৰ সাধা। পাছত পলেষ্টিয়াসকলে নিজৰ সৈন্য সামন্তক অফেকত একগোট কৰিলে। তেতিয়া ইজৰাইলৰ লোকসকলে জিজিয়েলত থকা ভূমুকৰ ওচৰত চাউনি পাতিলে। যেতিয়া পলেষ্টিয়া অধিপতিসকলে হাজাৰ হাজাৰ সৈন্য লৈ ক্ৰমে আগবাঢ়ি গ'ল, তেতিয়া সকলোৱে শেষত আখিছৰ লগত ডায়ুদ আৰু তেওঁ লোকসকলো গ'ল। তেতিয়া ফিলিষ্টিয়া অধিপতিসকলে সুধিলে, এই ইব্ৰিয়া লোকসকলে ইয়াত কি কৰি আছে? তেতিয়া আখিছে পলেষ্টিয়া অধিপতিসকলক উত্তৰ দি ক'লে, সেই মানুহজন ইজৰাইলৰ ৰজা চৌলৰ দাস ডায়ুদ নহয়নে? তেওঁ কত দিন আৰু কত বছৰ মোৰ লগত বাস কৰি আছে, আৰু তেওঁ যেতিয়াৰে পৰা মোৰ ফলীয়া হ'ল তেতিয়াৰে পৰা আজিলৈকে মই তেওঁৰ কোনো দুখ পোৱা নাই। কিন্তু তেওঁৰ ওপৰত পলেষ্টিয়া অধিপতিসকলৰ খং উঠিল, আৰু তেওঁলোকে তেওঁক ক'লে, তুমি তাক ওলোটাই পঠাই দিয়া। তুমি যি ঠাই তাক নিৰূপণ কৰি দিছিলা সেই ঠাইলৈ সি উভতি যাওক। সি আমাৰ লগত যুদ্ধলৈ নাহক। সি যুদ্ধলৈ আহিলে কিজানি আমাৰ হত্যু হ'ব, নহ'লেনো সি কিহেৰে নিজ প্ৰভুক সন্তুষ্ট কৰিব পাৰিব? এই লোকসকলৰ মূৰেৰে নহয়নে? ডাউদক লৈ লোকসকলে পৰস্পৰৰ মাজত গান গাই এইদৰে যে নাচিছিল, চৌলে বধিলে হাজাৰ হাজাৰ লোকক, ডাউদে বধিলে অযুত অযুত লোকক, ই জানো সেই ডাউদ নহয়। তেতিয়া আখিছে ডাউদক মাতি আনিলে আৰু তেওঁক ক'লে, যিহুৱাৰ জীৱনৰ শপত, তুমি সৰল লোক আৰু সৈন্য সামন্তৰ মাজত তুমি যে মোৰ লগত আহিছা সেয়া মই ভাল দেখিছো, কিয়নো তুমি মোৰ ওচৰলৈ অহা দিনৰে পৰা আজিলৈকে মই তোমাৰ কোনো দুখ পোৱা নাই, তথাপি অধিপতিসকল তোমাক লৈ সন্তুষ্ট নহয়। এতেকে পলেষ্টিয়া অধিপতিসকলক বেজাৰ নিদিবৰ বাবে এতিয়া তুমি কুশলে উভতি যোৱা। তেতিয়া ডাউদে আখিছক ক'লে, কিন্তু মই কি কৰিলোঁ? যেতিয়াই পৰা আপোনাৰ লগত আছো তেতিয়াই পৰা আজিলৈকে আপুনি এই দাসৰ জীৱনত কি দুখ পালে যে মই মোৰ প্ৰভু মহাৰজৰ শত্ৰুবোৰৰ লগত যুদ্ধ কৰিবলৈ যাব নোৱাৰোঁ? তেতিয়া আখিছে ডাউদক ক'লে, মই জানিছোঁ যে তুমি মোৰ দৃষ্টিত ঈশ্বৰৰ দূতৰ নিচিনা উত্তম, তথাপি পলেষ্টিয়া অধিপতিসকলে কৈছে সেই মানুহ আমাৰ লগত ৰণলৈ যাব নোৱাৰে, এই হেতুকে তুমি আৰু তোমাৰ লগত অহা তোমাৰ প্ৰভুৰ দাসসকলে ৰাতিপুৱাই উঠিবা আৰু পোহৰ হ'লেই প্ৰস্থান কৰিবা। তেতিয়া ডাউদ আৰু তেওঁ লোকসকলে ৰাতিপুৱাই উঠিল আৰু যাত্ৰা কৰি ফিলিষ্টিয়াসকলৰ দেশলৈ উভতি গ'ল। কিন্তু পলেষ্টিয়াসকল জিজিয়েললৈ গ'ল।